34 ছবি বেমার আজার এই পুরুষ আর মহিলাক দোষীত দেখা গৈছে কিয়নো তেওঁলোকৰ সম্বন্ধীয়জন বৰ টান বেমাৰত পৰিছে যদি তেওঁলোক বেমাৰত পৰে তেনেহলে ঈশ্বৰৰ লোকে কি কৰিব পাৰে তেওঁলোকে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰে আৰু বিশ্বাস কৰে যে তেওঁৱে সুস্থ কৰিব পাৰে যদি তেওঁ ইচ্ছা কৰে ঈশ্বৰে বেমাৰত পৰা মানুহজনক সুস্থ কৰিব পাৰে বা তেওঁক সঠিক ঔষধ পাবলৈ সহায় কৰে ঈশ্বৰে আমাক প্ৰেম কৰে আৰু তেওঁৰ সন্তানসকললৈ গতা সকলোকে তেওঁ শাসন কৰে ঈশ্বৰে বিশ্বাসীক চৈতানৰ পৰা ৰক্ষা কৰে সেয়েহে আমি তাক একেবাৰে ভয় কৰিব নালাগে যীশু আমাৰ সৈতে আছে তেওঁ আমাৰ দুখৰ সময়ত শান্তিদান কৰে